आकाशवाणी বাতৰি পঢ়িছো দুবৰী কাশ্যপে। এটা প্ৰথম বাতৰি হৈছে স্বাস্থ্যকৰ্মীসকলক সুৰক্ষা, নিৰাপত্তা আৰু অনুকূল কৰ্মস্থলৰ পৰিৱেশ সুনিশ্চিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ প্ৰথম বৈঠকৰ অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় মহাপাত্ৰ অমিত শ্বাহে কাইলৈ নতুন দিল্লীত আৰক্ষী ব্যৱস্থা আৰু ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যৰ সত্যাধিক সামাজিক প্ৰকল্পটো কৰিছে। ভাৰতৰ আগশাৰীত প্ৰতিষ্ঠানী সৌৰভ নাগৰে কেইজন বিস্ফোৰণ হাতে পৰাজিত হৈ মনাজ অপিয়া দিৱস প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথমবাৰৰ বাবে বাহিৰ হৈছে আৰু ভাৰতৰ ক্ৰিকেট পৰীক্ষণে আমেৰিকাৰ অধীনৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে পুনৰ্জনৰ দল ঘোষণা কৰিছে। স্বাস্থ্যকৰ্মীসকলক সুৰক্ষা, নিৰাপত্তা আৰু অনুকূল কৰ্মস্থলৰ সুনিশ্চিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা ৰাষ্ট্ৰীয় টাস্কফৰ্চৰ প্ৰথমখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। ভাৰত চৰকাৰৰ কেবিনেট সচিবৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হ'ব। এই টাস্কফৰ্চৰ কেন্দ্ৰীয় প্ৰধান সচিব ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ ডাঃ আৰু স্বাস্থ্য সংস্থানক ডাক্তৰ এ শ্ৰীনিবাস আৰু স্বাস্থ্য বিভাগৰ প্ৰাক্তন অধ্যাপক ডাঃ প্ৰকাশ শ্ৰীবাস্তৱক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰৰ আৰ্টিফিচিয়েল চিকিৎসা বিদ্যালয় হাজপুৰত সংঘটিত এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে আজি চিকিৎসা বৃত্তিৰ সৈতে জড়িত লোকসকলৰ সুৰক্ষাৰ বাবে এই টাস্কফৰ্চ গঠন কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে অহা তিনি সপ্তাহৰ ভিতৰত টাস্কফৰ্চৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ স্বৰ্ণ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব। এই উপলক্ষে গৃহমন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন জনসাধাৰণ কেন্দ্ৰিক সংস্কাৰ সন্দৰ্ভত ডঃ আনন্দস্বৰূপ গুপ্ত স্মাৰক বক্তৃতা প্ৰদান কৰিব। তেওঁ লগতে 2023 আৰু 2024 বৰ্ষৰ বাবে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উত্তম সেৱা পদক প্ৰাপ্তসকলক সন্মান জনাব। অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সন্দৰ্ভত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ ভাৰতীয় আৰক্ষী পত্ৰিকাৰ বিশেষ সংস্কৰণো উন্মোচন কৰিব। আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰই গৱেষণা আৰু উন্নয়নৰ মাধ্যমেৰে আইন শৃংখলা ব্যৱস্থাৰ উৎকৰ্ষ সাধনৰ বাবে মূল পৰামৰ্শ গোট হিচাপে কাম কৰিব। আৰক্ষীৰ বাবে নীতি আৰু প্ৰক্ৰিয়াত বিষয় কৰি তোলাৰ এই প্ৰতিষ্ঠানৰ মূল লক্ষ্য। ইয়াৰ উপৰি প্ৰতিষ্ঠানটোৰ নাগৰিকসকললৈ উন্নত সেৱা আগবঢ়োৱাৰ বাবে সহায়ক প্ৰযুক্তিৰ অন্বেষণ, আইন নিয়ন্ত্ৰণ, ব্যৱস্থাৰ সংস্কাৰ আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ সামৰ্থ বৃদ্ধিৰ উপায় সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হত্যাৰ ধৰ্ষণকে সামাজিক অপৰাধ বুলি অভিহিত কৰিছে। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা নাৰী নিৰ্যাতন, আলফাৰ দ্বাৰা বোমা স্থাপন আৰু ৰাজ্যৰ আইন শৃংখলাৰ পৰিস্থিতি ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি বিৰোধী পক্ষৰ কেইবাগৰাকী বিধায়কে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱত হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ডঃ শৰ্মাই কাইলৈ ৰাজ্যৰ জনগাঁথনি পৰিৱৰ্তনৰ তথ্য দিব বুলি ঘোষণা কৰে। ইপিনে খাদ্য, ৰাজহুৱা বিতৰণ আৰু বিতৰণ পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত 2,31,97,000ৰো অধিক হিতাধিকাৰীক সামৰি 66,84,000ৰ অধিক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। বিধানসভাৰ প্ৰশ্নোত্তৰ কালত সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে যদিহে কোনো যোগ্য লোকৰ পৰিয়াল ৰেচন কাৰ্ড লাভৰ পৰা বঞ্চিত হৈ আছে তেন্তে এই ব্যক্তিসকলক বাছনি কৰি পৰ্যায়ক্ৰমে ৰেচন কাৰ্ড প্ৰদান বা কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত হিংসাত্মক ঘটনাত 70 জনৰ অধিক লোকে প্ৰাণ হেৰুৱাইছে। প্ৰাপ্ত বাতৰি অনুসৰি লাছবেলা জিলাৰ বেলাৰ এটা ঘাইপথত বাহনক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত 14গৰাকী সৈনিক আৰু আৰক্ষী কৰ্মীৰ লগতে 21 জন সন্ত্ৰাসবাদী নিহত হৈছে। ইপিনে অন্য এটা ঘটনাক্ৰমত মুছাখেল জিলাত সহস্ৰ লোকৰ এটা দলে আন্তঃপ্ৰৱেশিক ঘাইপথ অৱৰোধ কৰি 23 জন লোকক হত্যা কৰিছে। আক্ৰমণকাৰীসকলে যাত্ৰীসকলক ট্ৰাক আৰু বাছৰ পৰা নমাই আনি তেওঁলোকৰ পৰিচয় পৰীক্ষা কৰে আৰু তেওঁলোকক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। নিহতসকল পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। ইফালে কলাডৰ এখন আৰক্ষী থানা আৰু ঘাইপথত সংঘটিত আক্ৰমণত পাঁচজন আৰক্ষী কৰ্মীসহ দহজন লোক নিহত হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে সংযুক্ত আৰব আমিৰে ৰাষ্ট্ৰীয় ইউ এ ইত হ'বলগীয়া মহিলাৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15 জনীয়া দল ঘোষণা কৰিছে। সেই অনুসৰি হৰমনপ্ৰীত কৌৰে ভাৰতীয় দলৰ নেতৃত্ব গ্ৰহণ কৰিব আৰু স্মৃতি মন্থন উপ অধিনায়ক হ'ব। দলত অসম কন্যা উমাশ্ৰীক ৰিজাৰ্ভ খেলুৱৈ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ আগশাৰী টেনিছ খেলুৱৈ সুমিত নাগালে টেইলন গ্ৰিগছবুৰে হাতত পৰাজিত হৈ ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছে। নাগল প্ৰথম গোটৰ চেপত ভাল প্ৰদৰ্শন কৰি ব্যৰ্থ হয় যদিও তৃতীয় চেপত গ্ৰিগছবুৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। নাগল নেডাৰলেণ্ডৰ খেলুৱৈগৰাকীৰ হাতত 1-6, 3-4, 6-7 চেটত পৰাজিত হয়। দেওবাৰে নিশা ঢাকাৰ কেন্দ্ৰীয় সচিবালয়ৰ সন্মুখত আনচাৰ জোৱান আৰু ছাত্ৰ ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ পাছত বাংলাদেশৰ ঢাকা আদালতে সোমবাৰে 378 জন আনচাৰ জোৱান আৰু ছাত্ৰ ছাত্ৰীক জেললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে নাম উল্লেখিত 337 আৰু নাম উল্লেখ নথকা 11,100 জনক 4টা গোচৰত অভিযুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে দেওবাৰে নিশা ছাত্ৰ ছাত্ৰী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত 40 জন আহত হোৱাৰ উপৰিও সোমবাৰে জাৰি কৰা আগবিহাৰৰ জনসংযোগ কাৰ্যালয়ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি কমেও 6 জন সেনা আহত হয়। ইয়াৰে এজন সংকটজনক অৱস্থাত আছে। সচিবালয়ত বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তিক ঘেৰাও কৰে বুলি বাতৰি প্ৰকাশ হোৱাত নিশা 9 বজাৰ পাছত এই সংঘৰ্ষ আৰম্ভ হয়। ইয়াৰ পাছতে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল একগোট হৈ ঘেৰাও কৰা ছাত্ৰজনৰ মুক্তিৰ দাবী সচিবালয়ৰ প্ৰতিবাদমুখী যাত্ৰা আৰম্ভ কৰে। ডেমক্ৰেটিক দলৰ প্ৰাক্তন সদস্য তুলসী গাবাৰ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আসন্ন ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্পলৈ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইৰাকত সামৰিক সেৱা আগবঢ়োৱা গাবাৰ্ডে 2020 চনত ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থিত্বৰ দৌৰত অৱতীৰ্ণ হৈছিল আৰু দুবছৰ পাছত দল ত্যাগ কৰিছিল। গাবাৰ্ডে কালি ট্ৰাম্পৰ সৈতে মিচিগনৰ ডিট্ৰয়িটত নেচনেল গাৰ্ড এছ'চিয়েচনৰ সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত তেওঁ শ্ৰীট্ৰাম্পক ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়লৈ বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত শ্ৰীমোদীয়ে গণতান্ত্ৰিক প্ৰমূল্য আইনৰ নীতি আৰু উভয় দেশৰ জনসাধাৰণৰ শক্তিশালী সম্পৰ্ক বৃদ্ধি গঢ় লৈ উঠা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাত্মক আন্তঃৰাষ্ট্ৰীয় কৌশলগত সহযোগিতাৰ প্ৰতি শ্ৰীবাইডেনৰ গভীৰ দায়বদ্ধতাৰ শলাগ লয়। আলোচনাকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰে। ইয়াৰ লগতে নেতা দুগৰাকী উভয় দেশৰ জনসাধাৰণ তথা সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন বিষয়ত আলোকপাত কৰে। ইউক্ৰেইন সন্দৰ্ভত আলোচনা কৰাৰ পৰত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দেশখনৰ শেহতীয়া ভ্ৰমণৰ বিষয়ে ৰাষ্ট্ৰপতি শ্ৰীবাইডেনক অৱগত কৰে। তেওঁ আলোচনা আৰু কূটনীতিৰ সপক্ষে ভাৰতৰ ধাৰাবাহিক সমৰ্থনৰ বিষয়ে পুনৰ প্ৰকাশ কৰে। স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষা নিৰাপত্তা আৰু অনুকূল কৰ্মস্থানৰ পৰিৱেশ সুনিশ্চিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ গঠন ইউনিট